লেবিয়া পুস্তক সোতৰ অধ্যায় বলিদান আৰু তেজৰ বিধি। পাছত জিহুৱাই মুচিক ক'লে, তুমি হাৰুণক, তেওঁৰ পুত্ৰসকলক আৰু ইজৰাইলৰ সন্তানসকলক এই কথা কোৱা। এই বিষয়ে জিহুৱাই আজ্ঞা কৰি কৈছে, ইজৰাইলৰ বংশৰ যিকোনো লোক এজনে গৰু, মেৰ চাক বা ছাগলী চাউনীৰ ভিতৰত বা চাউনীৰ বাহিৰত জিহুৱাৰ উদ্দেশ্যে উপহাৰ স্বৰূপে উৎসৰ্গ কৰে, কিন্তু তেওঁ যদি সেই উপহাৰ জিহুৱাৰ আবাসৰ সন্মুখত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ নানে, তেতিয়া সেই লোকজনলৈ ৰক্তপাতৰ দোষ গণিত হ'ব। সেই লোকজনে ৰক্তপাত কৰাত তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। ইয়াৰ অভিপ্ৰায় এই যে ইজৰাইলৰ সন্তানসকলে মুকলি পথাৰত যি যি পশু বলিদান কৰে, সেই সকলোকে তেওঁলোকে যেন সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ জিহুৱাৰ উদ্দেশ্যে পুৰোহিতৰ ওচৰলৈ আনি জিহুৱাৰ উদ্দেশ্যে মংগলাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰে। পুৰোহিতে সেই মংগলাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত জিহুৱাৰ বেদীৰ ওপৰত ছটিয়াব আৰু তাৰ তেলখিনি সুঘ্ৰাণৰ অৰ্থে জিহুৱাৰ উদ্দেশ্যে দগ্ধ কৰিব। তেওঁলোকে যি ছাগলী মূৰ্তিৰ অনুগামী হৈ বিবিচাৰ কৰি আহিছে, সেইবোৰৰ উদ্দেশ্যে আৰু বলিদান কৰিব নালাগে। এয়ে তেওঁলোকৰ পুৰুষানুকৰ্মে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি হ'ব। আৰু তুমি তেওঁলোকক কোৱা, ইজৰাইল বংশীয় যিকোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীজনে নিজৰ হোম বলি বা মংগলাৰ্থক বলি জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ ননাকৈ উৎসৰ্গ কৰিব, সেই লোকজন নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ'ব। ইজৰাইল বংশীয় যিকোনো লোক এজনে বা তেওঁলোকৰ মাজৰ প্ৰবাস কৰা যিকোনো বিদেশীয়ে কোনো প্ৰকাৰৰ তেজ খাব, মই সেই তেজ খোৱাৰজনৰ পৰা বিমুখে থাকিম আৰু তেওঁ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম। কিয়নো হৰিৰ প্ৰাণ তেজত থাকে আৰু তোমালোকৰ প্ৰাণ প্ৰায়চিত্ৰ কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ, কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়চিত্ৰৰ সাধক। এই হেতুকে মই ইজৰাইলৰ সন্তানসকলক ক'লোঁ বোলে, তোমালোকৰ মাজৰ কোনেও তেজ খাব নালাগে আৰু তোমালোকৰ মাজত প্ৰবাস কৰা কোনো বিদেশীও তেজ খাব নালাগে। আৰু ইজৰাইলৰ সন্তানসকলৰ মাজত যিকোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে কোনো খাব পৰা পশু বা চৰাই চিকাৰত মৰিব, তেওঁ তাৰ তেজ উলিয়াই ধূলিৰে ঢাকি থ'ব। কিয়নো প্ৰত্যেক প্ৰাণীৰ প্ৰাণ তেজত থাকে। এই হেতুকে মই ইজৰাইলৰ সন্তানসকলক ক'লোঁ, তোমালোকে কোনো প্ৰাণীৰ তেজ নাখাবা, কিয়নো প্ৰত্যেক প্ৰাণীৰ তেজেই তাৰ প্ৰাণ। যিকোনোৱে তাক খাব তেওঁ উচ্ছন্ন হ'ব। স্বদেশীয় বা বিদেশীয় লোকসকলৰ মাজত যিকোনোৱে নিজে নিজেই মৰা বা হিংসুক জন্তুৱে চিৰা পশু ভোজন কৰিব, তেওঁ নিজ বস্ত্ৰ ধুই পানীত গা ধুব আৰু সন্ধ্যালৈকে তেওঁ অশুচি হৈ থাকিব, তাৰ পাছত তেওঁ শুচি হ'ব। কিন্তু যদি তেওঁ নিজ বস্ত্ৰ বা গা নুধুৱে, তেতিয়া তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।